এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ মিকিৰভেটাত এখন 50খন বিছনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও সমষ্টিৰ হিতাধিকাৰীসকলক চেক বিতৰণৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত 37,367গৰাকী হিতাধিকাৰীলৈ 10,000 টকাকৈ উদ্যমিতাৰ পুঁজিৰ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই হিতাধিকাৰীসকলৰ 32,951গৰাকী গ্ৰাম্যাঞ্চলৰ আৰু 3,426গৰাকী নগৰাঞ্চলৰ। মুখ্যমন্ত্ৰীয়ে আজি মৰিগাঁৱত প্ৰায় 15 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আৱৰ্ত ভৱনৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰে অসমৰ আত্মসহায়ক গোটসমূহৰ লগত জড়িত 30 লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ সংকল্প লোৱাৰ কথা ডক্টৰ শৰ্মাই উল্লেখ কৰে। তেওঁ কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা 10,000 টকাৰ কিস্তিৰ প্ৰথম ধন মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰিলে 1,00,000 টকাৰ পুঁজি গঠন হ'ব। ৰাজ্য চৰকাৰে মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ লক্ষ্যৰে বহুবিবাহ ৰোধ কৰিবলৈ বিধানসভাত কঠোৰ আইন প্ৰণয়নৰ দিশত অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অহা 25 নৱেম্বৰৰ পৰা হ'বলগীয়া বিধানসভাৰ অধিৱেশনত এই সন্দৰ্ভত বিধেয়ক উত্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত বাল্য বিবাহ প্ৰায় বন্ধ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মৰিগাঁও সমষ্টিৰ এতিয়াও অৰুণোদয়ৰ সুবিধা লাভ নকৰা যোগ্য পৰিয়ালসমূহক সামৰি লোৱাৰ বাবে অতিৰিক্ত 4,000টা পৰিয়াললৈ অৰুণোদয়ৰ সুবিধা আগবঢ়োৱা হ'ব বুলি তেওঁ এই সভাতে ঘোষণা কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা 3টা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয় যে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কিছু তথ্য বিচাৰিছিল। ইয়াৰ ভিত্তিতে ছিংগাপুৰ আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোটক এই তথ্য যোগান ধৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 10 ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অভিযোগনামা এছ আই টিয়ে দাখিল কৰিব বুলি আজি মৰিগাঁৱত প্ৰকাশ কৰিছে। ইতিমধ্যে এছ আই টিয়ে তদন্তত বহু বিস্ফোৰক তথ্য লাভ কৰিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত জুবিন গাৰ্গৰ সৈতে বহু বছৰ ধৰি হৈ থকা দুখ আৰু বেদনা ভৰা কাহিনী ৰাইজে জানিব পাৰিব। শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এছ আই টিৰ সদস্য আৰু আৰক্ষীয়ে দিনে নিশাই কাম কৰি থকা বুলি তেওঁ কয়। ডিমা হাছাও জিলাৰ হাফলঙৰ সমীপৰ চংপিজাঙত আজি 37 সংখ্যক কুকি চাবাংকুট উৎসৱ পৰম্পৰাগত ৰীতি নীতিৰে উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। ডিমা হাছাও জিলাত বসবাস কৰা কুকি সম্প্ৰদায়ে প্ৰতি বছৰে 1 নৱেম্বৰত এই উৎসৱ পালন কৰে। ৰাজ্যৰ মন্ত্ৰী তথা হাফলঙৰ বিধায়ক নন্দিতা গাৰলোচা আজি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি ডিব্ৰুগড় নগৰৰ মাজমজিয়াত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত এটা জোৰ সমদল উলিওৱা হয়। ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰৰ পৰা থানা চাৰিআলিলৈকে উলিওৱা এই প্ৰতিবাদী সমদল যোগে আহোম জনগোষ্ঠীক অচিৰেই জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে দাবী উত্থাপন কৰা হয়। বীৰ লাচিথানা নামৰ সংগঠনটোৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব বিকাশ অসমক আজি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধন দাবী অপহৰণকে ধৰি কেইবাটাও গোচৰত অভিযুক্ত হৈ কেইবাদিনো ধৰি পলাই থকা বিকাশ অসমে আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে আৰক্ষীয়ে ইতিমধ্যে ব্যৱসায়িক ধন দাবী আৰু অপহৰণৰ গোচৰত বীৰ লাচিথানাৰ 11জন সদস্যক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণগতিত চলি আছে। অসম মন্ত্ৰীসভাই ইতিমধ্যে ৰাজ্যৰ 2,135খন ৰাস সমিতিক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি মাজুলীৰ 67খন ৰাস সমিতিক 50,000 টকাকৈ আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ 2,068খন ৰাস সমিতিক 25,000 টকাকৈ অনুদান আগবঢ়োৱা হ'ব। চৰকাৰে ৰাস সমিতিসমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাস সমিতিসমূহে সন্তোষ প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি আজিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি এতিয়া ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।